সম্প্ৰদায়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আজি বিভিন্ন শিতানত জলপানী প্ৰদান আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ জীৱন ফুকন নগৰত নতুনকৈ নিৰ্মাণ কৰা ভাৰতীয় জনতা পাৰ্টীৰ উজনি অসমৰ মাণ্ডলিক কাৰ্যালয় উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক প্ৰভাৰী ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাগৰাকীও মন্ত্ৰী, বিধায়ক তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে। এই নৱনিৰ্মিত কাৰ্যালয়ে প্ৰতিগৰাকী কৰ্মকৰ্তাক দলীয় কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি অনাগত দিনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে এখন নিৰ্দিষ্ট ঠাই প্ৰদান কৰিব। ডঃ শৰ্মাই আজি ডিব্ৰুগড় প্ৰেছ ক্লাব ভৱনৰো আধাৰশিলা স্থাপন কৰে। দক্ষিণ জালাননগৰত নিৰ্মাণ হ'বলগীয়া এই ভৱনে প্ৰেছ ক্লাবৰ সাংবাদিকসকলক কাম কাজ আগবঢ়াই নিয়াৰ বাবে এটা স্থায়ী ঠিকনা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি নাহৰকটীয়াত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। শতাধিক লোকে এই আশীৰ্বাদ যাত্ৰাত অংশগ্ৰহণ কৰে। কংগ্ৰেছ ৰাইজৰ দলকে ধৰি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত বিৰোধী ঐক্যৰ এখন সংবাদমেল অনুষ্ঠিত হৈছে। ইপিনে ইউ পি পি এল দলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বি টি চিত আৰম্ভ কৰা শান্তি মটৰ চাইকেল সমদল আজি ছিদলি চিৰাং সমষ্টিত উলিওৱা হয়। দলৰ সভাপতি তথা বি টি চিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাজলগাঁও শান্তি খেলপথাৰৰ পৰা এই সমদলৰ নেতৃত্ব দিয়ে। শ্ৰীবড়োৱে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত বিধানসভা নিৰ্বাচনত ইউ পি পি এল দলে বি টি চিৰ 15খন আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে।
দুই চারিদিনের ভিতরে সিদ্ধান্ত লম। আমি পনেরোটার সিটের কারণে রেডি হয়ে আছো। আর রাইজে সচেতন মহলে বুদ্ধিজীবী সকল কইছে জাতি জনগোষ্ঠী ইউ পি পি এল অকলে কন্টেস্ট করব লাগে। আমি ইউ পি পি এলর লগত আছো আর পনেরোটার ভিতরে 10-12 সিট রাইজে আমাক জিকাই দিব এই কথা কই আছে। গতিকে আমি রাইজর লগত থাকি কার্যকর্তাবিলাক আমার কর্মকর্তাবিলাক আমার দলের কর্মীবিলাক নেতাবিলাক বিচারে 15টা সমষ্টিত আমার প্রার্থী থাকিব লাগে। আমিও আগবাড়ি যাব।
বাক্সা জিলাৰ সদৰ মুছলপুৰত বি পি এফৰ দিছপুৰ চলো কাৰ্যসূচীত আজি বি টি চিৰ মুৰববী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰীমহিলাৰীয়ে অহা 9 মাৰ্চত বি পি এফ দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে নিৰ্বাচনত ইউ পি পি এলৰ সৈতে বি পি এফৰ কোনো সম্পৰ্ক নাথাকে আৰু বৰ্তমানলৈ আসন ভাগ বতৰাক লৈ বিজেপিৰ সৈতে চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি প্ৰকাশ কৰে। আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ধুবুৰী জিলাত প্ৰাৰ্থিত প্ৰত্যাশীয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ওড়িশাৰ সাংসদ সপ্তগিৰি শংকৰ উল্কাই উপস্থিত হৈ দলৰ প্ৰাৰ্থিত্ব বিচৰাসকলৰ সৈতে মত বিনিময় কৰিছে। জিলাখনত বিভিন্ন ৰাজনৈতিক দলে মটৰ চাইকেল সমদল উলিওৱাও পৰিলক্ষিত হৈছে। সমাগত বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে গোৱালপাৰা জিলা প্ৰশাসনে প্ৰিজাইডিং আৰু পলিং বিষয়াসকলক আজিৰ পৰা প্ৰশিক্ষণ প্ৰদান কৰিছে। জিলাখনৰ 1010টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত এইবাৰ 930টা ভোটগ্ৰহণ কেন্দ্ৰ পুৰুষ আৰু 80টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু অতিৰিক্ত আয়ুক্ত নৱজিৎ পাঠকে আজি প্ৰশিক্ষণ কেন্দ্ৰসমূহত উপস্থিত হৈ ইয়াৰ বুজ লয়। জিলা আয়ুক্ত প্ৰদীপ টিমুঙে প্ৰশিক্ষণ কাৰ্যসূচী সন্দৰ্ভত এইদৰে কয়।
আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু 8 তাৰিখে আছে। তাৰ ফাষ্ট পলিং অফিচাৰসকলক দি আছে, তেনেকুৱাকে পৰ্যায়ক্ৰমে কৰি দিয়া আছে। আগতীয়া কাৰণে এইটো কাৰণে কৰিছোঁ, তেওঁলোকক মানুহখিনিক অলপ চেঞ্চিটাইজ কৰি তেওঁলোকক অলপ সময় দি ছেকেণ্ড ট্ৰেইনিঙৰ আগত অন্তত 10-15 দিন এটা গেপ দি তেওঁলোকে নিজেও অলপ কিতাপত আজিকালি অনলাইন হওক বা আমাৰ যি ট্ৰেইনিং মডিউল আছে সেই মডিউলবিলাক আমি আমাৰ গ্ৰুপত দিম। সেই গ্ৰুপৰ পৰাও তেওঁলোকে চাই মেলি নিজকে অলপ ফেমিলিয়াৰাইজ কৰাৰ কাৰণে এটা সুবিধা দিওঁ। তাৰপিছত ছেকেণ্ডটো এটা ছামৱেৰ এৰাউণ্ড নটিফিকেশ্যন হোৱাৰ পাছত ধৰি লওক এই মাহৰ লাষ্টত আমি যদি কৰোঁ, তাৰপিছতে জাষ্ট মানে ধৰি লওক 5 দিনমান আগত থাৰ্ড ট্ৰেইনিংটো কৰিম বুলি আমি সিদ্ধান্ত লৈছোঁ।
উল্লেখযোগ্য যে প্ৰিজাইডিং বিষয়াৰ লগতে আজি পলিং বিষয়া কৰ্মচাৰীসকলৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। গোৱালপাৰা জিলা সদৰত থকা পৃথ্বীৰাম চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বহুমুখী বিদ্যালয় আৰু গোৱালপাৰা পলিটেকনিকত এই কাৰ্যসূচী অনুষ্ঠিত হৈছে। প্ৰিজাইডিং বিষয়াসকলৰ সমান্তৰালকৈ অহা 8, 13, 15 মাৰ্চ তাৰিখে পৰ্যায়ক্ৰমে প্ৰথম পলিং, দ্বিতীয় পলিং আৰু তৃতীয় পলিং বিষয়াসকলক প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তর গুয়াহাটির ঐতিহ্যমণ্ডিত শ্রী শ্রী দৌল গোবিন্দ মন্দিরের পাঁচদিনিয়া দৌল উৎসবর আজি সামরণি পড়ে। ধর্মীয় শোভাযাত্রার সামরণি পড়া এই দৌল উৎসবত আজি দৌল গোবিন্দ মহাপ্রভুক নাম প্রসঙ্গ বেণ্ড পার্টির বাজনার দিহিং সত্র লওয়া হয়। তাত ধর্মীয় রীতি নীতিরে পূজা করার পাছতে পুনের দৌল গোবিন্দ লি মণিকূটত প্রতিষ্ঠা করার পাছতে দৌল উৎসবর সামরণি পড়ে। ধর্মীয় শোভাযাত্রাত ইজনে সিজনক রং সানি রঙিন হয়ে পড়ে। যা 2 মার্চের মেঘদাহ পর্বরে আরম্ভ হওয়া দৌল উৎসবর আজি সামরণি পড়ে। শোভাযাত্রাত হাজার হাজার লোকে অংশগ্রহণ করা বলে আমার কামরূপর সংবাদদাতা কৌশিক দাসে জানাইছে। ঐতিহ্যমণ্ডিত বরপেটা সত্রতো পাঁচদিনিয়া দৌল মহোৎসবর আজি সামরণি পড়ে। বরপেটা সত্রের জেলাখনের পাটবাউসী গণককুচি সুন্দরীদিয়া আর বারাদি সত্রতো আয়োজন করা দৌল মহোৎসবরও আজি সামরণি পড়ে। 2 মার্চের সন্ধ্যা গন্ধযাত্রায় আরম্ভ হওয়া এই উৎসবর পরিপ্রেক্ষিত রাজ্যের বৈষ্ণব সংস্কৃতির অন্যতম প্রাণকেন্দ্র বরপেটা জেলার আকাশ বতাহ কৃষ্ণ বন্দনা আর হোলি গীতে মুখর হয়ে উঠে। ফল্গুৎসবর পাঁচদিনিয়া কার্যসূচীর অংশ হিসাবে গোয়ালপাড়া জেলারও বিভিন্ন ঠাইত কালি বিয়লি পরম্পরাগত রীতি নীতিরে সুবেরী উৎসব পালন করা হয়। দৌল উৎসবর অংশ হিসাবে পালন করা এই উৎসবত বিভিন্ন ঠাইরপর কলিয়া গোসাঁক আনি এটা নির্দিষ্ট স্থানত রখা হয় আর নাম প্রসঙ্গর জড়িয়ে গোসাঁর আশীষ লওয়া হয়। পশুপালন আর পশু চিকিৎসা বিভাগের কেবাখনো গুরুত্বপূর্ণ জনহিতকর আসনির আজি শুভারম্ভ করা হয়। ইয়ার ভিতর আধার সংলগ্ন বিশেষ পশুধন পঞ্জীকরণ সপ্তাহ, রাষ্ট্রীয় পশুধন অভিযানের অন্তর্গত পশুধন বীমা আঁচনি কার্যকরীকরণ, জেলা সদরত থাকা পশু চিকিৎসালয়সমূহ 24 ঘণ্টায় সেবা মুকলি আদি অন্যতম। আজির অনুষ্ঠানতে আফ্রিকান সোয়াইন ফিভারত ক্ষতিগ্রস্ত রাজ্যের 570 গৰাকী গাহৰি পালকলৈ ক্ষতিপূৰণ হিচাপে 17 কোটিৰো অধিক টকাৰ সাহায্য মুকলি কৰি দিয়া হয়। তদুপৰি ৰাজ্যৰ 25খন জিলা আৰু 50টা উন্নয়ন খণ্ড সামৰি পশু স্বাস্থ্য শিবিৰ উদ্বোধন কৰা হয়। অনুষ্ঠানত পশুধন তথা হাঁহ কুকুৰা উৎপাদন কাৰ্যপদ্ধতি সম্পৰ্কীয় সংকলন আৰু আফ্ৰিকান চোৱাইন ফিভাৰৰ সজাগতা সম্পৰ্কীয় এখন হাতপুথিও উন্মোচন কৰা হয়। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি 2025-26 বৰ্ষত বিভিন্ন শিতানত জলপানী প্ৰদান কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানতে চাহ জনজাতিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰাক প্ৰৱেশিকা জলপানী আঁচনিৰ অধীনত জনগোষ্ঠীটোৰ 8070 গৰাকী ছাত্ৰ ছাত্ৰী, চাইমন সিংহৰো প্ৰৱেশিকা উত্তীৰ্ণ 9184 গৰাকী ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষাৰ বাবে 4470 গৰাকী ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। তদুপৰি শ্বহীদ দয়লা দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত 15189 গৰাকী নিবনুৱা যুৱক যুৱতীলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালা উপস্থিত থাকে। আন্তর্জাতিক নারী দিবসের সঙ্গে সংগতি রাখি কাইলৈ নিশা আকাশবাণী গুৱাহাটীর দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্রত নারী প্রত্যাহ্বান আর প্রত্যাশা শীর্ষক এটি আলোচনা প্রচার করা হব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অরুণিমা গোস্বামী আর ভিডিও সাংবাদিক মল্লিকা কলিতায় মনের ভাব প্রকাশ করব। অনুষ্ঠানটির আঁত ধরব অরুণিমা গোস্বামী। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ 700ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ অধীনত আয়োজিত এই প্ৰতিযোগিতাৰ মহিলা শাখাৰ খেলসমূহ 9 মাৰ্চত সামৰণি পৰিব। পুৰুষৰ খেলসমূহ 11-14 মাৰ্চলৈ অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, ক্ৰীড়া বিভাগৰ বিষয়া, ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ প্ৰতিনিধি তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি বিভিন্ন শিতানত জলপানী প্ৰদান। আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় চেপাক টাক্ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।